ما يود الذين كفروا من أهل الكتاب ولا المشركين أن ينزل عليكم من خير من ربكم والله يختص برحمته من يشاء والله ذو الفضل العظيم.
كتابي حقلر مازور زي حقل كفري كوريسي সিহঁত আৰু মুশ্ৰিকসকলে এইটো নিবিচাৰে যে তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওপৰত কল্যাণ অৱতীৰ্ণ হওক, অথচ আল্লাহে যাক ইচ্ছা কৰে নিজ ৰহমতৰ দ্বাৰা বিকশিত কৰে আৰু আল্লাহ মহা অনুগ্ৰহদাতা।